নমস্কাৰ। কৰোণা ভাইৰাছ ৰোগ অৰ্থাৎ কভিড-19 বিয়পাটো যদি ৰোধ কৰিব লাগে তেন্তে আমি নিজৰ ঘৰৰ ভিতৰতে থাকিব লাগিব। কেৱল অতি প্ৰয়োজনীয় কামৰ বাবেহে ঘৰৰ বাহিৰলৈ ওলাব আৰু তেতিয়াও আনৰ পৰা অতি কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিব। নিজৰ হাত চাবোন আৰু পানীৰে নিয়মিতভাৱে ভালকৈ ধুৱক। যদি কাহ, জ্বৰ বা উশাহতে কষ্ট হৈছে তেন্তে শীঘ্ৰে ৰাজ্যিক হেল্পলাইন নম্বৰ 104 অথবা চেণ্ট্ৰেল হেল্পলাইন নম্বৰ 1075 যোগাযোগ কৰক আৰু ইতিমধ্যে দিয়া নিৰ্দেশাৱলী পালন কৰক। ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।